জিৰিমিয়া 29 অধ্যায় দেখান্তৰীৰ সকললৈ লিখা জিৰিমিয়াৰ পত্ৰ। জিৰুচালেমৰ পৰা জিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ, যিবোৰ দেখান্তৰলৈ নিয়া বিদ্ধসকলৰ অৱশিষ্ট ভাগলৈ আৰু জিৰুচালেমৰ পৰা বাবিললৈ নবুখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী আৰু সকলো প্ৰজালৈ পঠিয়াইছিল। আৰু এয়া হৈছিল যেতিয়া জকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহুদা আৰু জিৰুচালেমৰ প্ৰধান লোকসকল আৰু ৰাজমিস্ত্ৰী বাহৈ আদি শিল্পকাৰীসকলে জিৰুচালেমৰ পৰা প্ৰস্থান কৰিছিল। এই পত্ৰ যিহুদাৰ ছিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবুখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াছাৰ আৰু হিলকিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল। পত্ৰখনত এইদৰে কৈছিল যে, মই জিৰুচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেখান্তৰিত লোকক ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, তোমালোকে ঘৰ সাজি তাত বাস কৰা আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা, বিবাহ কৰি ল'ৰা ছোৱালী জন্ম দিয়া আৰু ল'ৰা ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্ৰসকললৈ ছোৱালী আনা আৰু জীয়েৰাহঁতক বিয়া দিয়া, এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰা, কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ'ব। কাৰণ ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মংগলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুওৱা কথালৈ কাণ নিদিবা, কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে। জিহুৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই, কিয়নো জিহুৱাই এইদৰে কৈছে, বাবিলত থকা 70 বছৰ পূৰ হ'ল, মই তোমালোকৰ বিচাৰ ল'ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মংগল বাক্য সিদ্ধ কৰিম। কাৰণ জিহুৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়ে জানো, তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মংগলৰ সংকল্প, অমংগল নহয়। আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা, তেতিয়া মই তোমালোকৰ কথা শুনিম আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা। আৰু জিহুৱাই কৈছে, মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম আৰু মই তোমালোকক দেখান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলো ঠাইৰ পৰা তোমালোকক গোটাই আনিম, এক জিহুৱাই কৈছে। আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ সেই ঠাইলৈ পুনৰাই আনিম। যিহেতু তোমালোকে কৈছা, জিহুৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে, এই হেতুকে তোমালোকে জানিবা যে দাউদৰ সিংহাসনৰ ওপৰত বহুতা ৰজাৰ আৰু তোমালোকৰ সৈতে দেখান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ নিবাসী সকলো প্ৰজাৰ বিষয়ে জিহুৱাই এইদৰে কৈছে। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল আৰু মহামাৰী পঠিয়াম আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিনলগীয়া ডিমৰু গুটিৰ দৰে কৰিম। মই তৰোৱাল, আকাল আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাহৰ বিষয় কৰিম। আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক হাও, আচৰিত, ইচ ইচ আৰু ধিক্কাৰৰ বিষয় কৰিম। কাৰণ জিহুৱাই কৈছে, মই অতি প্ৰভাৱতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা। জিহুৱাই কৈছে, তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা, এই হেতুকে জিৰুচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেখান্তৰিত হোৱা যি তোমালোক সকলোৱে জিহুৱাৰ বাক্য শুনা। উলায়াৰ পুত্ৰ যি আহাবে আৰু মাছেৰাৰ পুত্ৰ যি ছিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাৱবাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবুখদনেচৰৰ হাতত শোধাই দিম। আৰু বাবিলৰ ৰজাই জুইত পোৰা ছিদিকিয়া আৰু আহাবৰ দৰে জিহুৱাই তোমাক কৰক বুলি কৈ বাবিলত থকা জিহুদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি আও দিব, কিয়নো তেওঁলোকে ইজৰাইলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে আৰু নিজ নিজ ওচৰ চুবুৰীয়াৰ ইষ্টিলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে। জিহুৱাই কৈছে, ময়ে জানো আৰু ময়ে সাক্ষী আছো, তুমি নিহিলাই মিয়া চমৰীয়াৰ বিষয়ে এই কথা কোৱা। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, জেৰুচালেমত থকা সকলো লোকলৈ আৰু মাছেৰাৰ পুত্ৰ চফনিয়াৰ পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা, যিকোনো মানুহে বলিয়া হৈ নিজকে ভাববাদী পাতে সেই মানুহক কুণ্ডাত আৰু শিকলিত বন্ধ কৰিবলৈ জিহুৱাৰ গৃহত অধ্যক্ষ হ'বৰ কাৰণে জিহুৱাদা পুৰোহিতৰ সলনি জিহুৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে। এই হেতুকে অনাথুতীয়া যি জিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে সেই জিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই? কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে যে বহুত দিন হ'ব তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা। চফনিয়া পুৰোহিতে সেই পত্ৰখন জিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে। তাতে জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, জিহুৱাই নিহিলামিয়াৰ বিষয়ে এই কথা কৈছে, মই চমৈয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে। এই হেতুকে জিহুৱাই এই কথা কৈছে, চোৱা, মই নিহিলামিয়াৰ চমৰীয়াক আৰু তাৰ বংশক দণ্ড দিম, এই জাতিসমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব। আৰু জিহুৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মংগল কৰিম তাক তেওঁ ভোগ কৰিবলৈ নাপাব, কাৰণ তেওঁ জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক'লে।